আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। পাকিস্তানৰ সৈতে থকা নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাৰামুল্লাৰ পৰা ভুজলৈকে প্ৰায় 26টা স্থানক লক্ষ্য কৰি যোৱা নিশা পাকিস্তানে চলোৱা ড্ৰোন আক্ৰমণ ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই সফলতাৰে প্ৰতিহত কৰে। এই ড্ৰোনসমূহৰ ভিতৰত অসামৰিক তথা সামৰিক ঘাটিৰ বাবে ভাবুকি সৃষ্টি কৰিব পৰা ড্ৰোনো আছিল। প্ৰতিৰক্ষা সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি বাৰামুল্লা, শ্ৰীনগৰ, অৱন্তিপুৰ, নাগৰোটা, জম্মু, ফিৰোজপুৰ, পাঠানকোট, ফাজিলকা, লালগড় জট্টা, জয়সলমেৰ, বাৰ্মেৰ, ভুজ, কুৱাৰবেট আৰু লক্ষীনলা আদি অঞ্চলত এই ড্ৰোনসমূহ প্ৰত্যক্ষ কৰা হয়, কিন্তু প্ৰতিৰক্ষা বাহিনীয়ে সফলতাৰে এই আক্ৰমণ প্ৰতিহত কৰি ড্ৰোনসমূহ নিষ্ক্ৰিয় কৰে। অৱশ্যে ড্ৰোন আক্ৰমণত ফিৰোজপুৰত এটা বাসগৃহ ধবংস হোৱাৰ লগতে পৰিয়ালৰ 3জন সদস্য অগ্নিদগ্ধ হয়। আহত লোককেইজনক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তেওঁলোক বৰ্তমান নিৰাপদে আছে বুলি আকাশবাণীৰ সংবাদদাতাই জনাইছে। ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহ সম্পূৰ্ণ সষ্টম হৈ আছে আৰু গতিশীল তথা ভূমিভাগৰ পৰা নিক্ষেপ কৰা অস্ত্ৰ প্ৰণালীৰ জৰিয়তে পাকিস্তানৰ ড্ৰোনসমূহ প্ৰতিহত আৰু ধবংস কৰি আহিছে। পৰিস্থিতি সন্দৰ্ভত চোকা দৃষ্টি ৰখা হৈছে আৰু প্ৰয়োজন সাপেক্ষে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সীমান্ত অঞ্চলত থকা অসামৰিক লোকসকলক প্ৰয়োজন নহলে ঘৰৰ ভিতৰতে থাকিবলৈ স্থানীয় প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। প্ৰশাসনে লগতে ভীতিগ্ৰস্ত নহবলৈ আৰু সষ্টম তথা সতৰ্ক হৈ থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ইপিনে ভাৰতীয় বিমান প্ৰাধিকৰণে সকলো অসামৰিক বিমান সঞ্চালনৰ বাবে অহা 14 মেলৈকে উত্তৰ আৰু পশ্চিম ভাৰতৰ 32টা বিমান বন্দৰ সাময়িকভাৱে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। গুৰুত্বপূৰ্ণ স্থানসমূহৰ ভিতৰত অমৃতসৰ, চণ্ডীগড়, জম্মু, শ্ৰীনগৰ, ভুজ, জামনগৰ, জয়সলমেৰ, পাঠানকোট আৰু আন কেইবাটাও স্থানৰ বিমান বন্দৰ আছে। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে আজি পুনৰ স্বাভাৱিক সেৱা আৰম্ভ কৰিছে। অৱশ্যে পাকিস্তানৰ সৈতে সামৰিক উত্তেজনাৰ মাজতে সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ বাবে কিছু বিশেষ নিৰ্দেশনাও জাৰি কৰা হৈছে। ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশত বৰ্ধিত উত্তেজনাৰ মাজতে জিলা প্ৰশাসনসমূহে জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলোধৰণৰ সাংস্কৃতিক অনুষ্ঠান আৰু কাৰ্যসূচী আজিৰ পৰা বাতিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাজ্যত পূৰ্বে নিৰ্ধাৰিত বিহুৰ সকলো অনুষ্ঠান ইমানতে সামৰণি পেলাই ঐক্য আৰু সংহতিৰ চানেকি দাঙি ধৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছিল। শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ আয়ুষ গাৰ্গে জিলাখনত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠান, কাৰ্যসূচী আদি আয়োজনৰ বাবে প্ৰদান কৰা সকলো অনুমতি প্ৰত্যাহাৰ কৰিছে। কাৰ্বি আংলঙৰ আয়ুক্ত নিৰলা ফাংচপিয়ে নিৰ্ধাৰিত সকলো সাংস্কৃতিক অনুষ্ঠানৰ অনুমতি প্ৰত্যাহাৰ কৰি অনুৰূপ জাননী জাৰি কৰিছে। কামৰূপৰ আমিনগাঁও, উত্তৰ গুৱাহাটী, চাংচাৰী, বাইহাটা চাৰিআলি আৰু হাজোকে ধৰি কেইবা ঠাইতো আজি হ'বলগীয়া বিহু সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে। চৰকাৰে দেশৰ অত্যাৱশ্যকীয় সেৱা আৰু ব্যৱস্থাসমূহ সুচাৰুৰূপে চলি থকাটো নিশ্চিত কৰাৰ বাবে কোনো ত্ৰুটি এৰা নাই। ৰাষ্ট্ৰীয় সুৰক্ষাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহে ৰাষ্ট্ৰীয় প্ৰস্তুতি আৰু আন্তঃ মন্ত্ৰালয় সহযোগিতাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ ঘটা নাই বুলি প্ৰকাশ কৰিছে। বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰী যথেষ্ট পৰিমাণে মজুত আছে বুলি তেওঁ ৰাজ্যক আশ্বস্ত কৰে। খাদ্য সামগ্ৰীৰ অভাৱ ঘটা বুলি প্ৰচাৰ হোৱা বাতৰি ভুৱা বুলি প্ৰকাশ কৰি তেওঁ এনেধৰণৰ অপপ্ৰচাৰত বিশ্বাস নকৰিবলৈ ৰাজ্যৰ প্ৰতি আহ্বান জনায়। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কালি বিভাগটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে স্বাস্থ্য আন্তঃগাঁথনি আৰু প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি সন্ধিয়া একেধৰণৰ আন এখন বৈঠকত অধ্যক্ষতা কৰি বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ চাইবাৰ সুৰক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। ৰাজহুৱা খণ্ডৰ বেংকসমূহে প্ৰকাশ কৰা অনুসৰি এ টি এম, নগদ ধন জমা কৰা আৰু ধন উলিওৱা মেচিন তথা সকলোধৰণৰ ডিজিটেল সেৱা সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ আছে আৰু জনসাধাৰণৰ বাবে এই সেৱা উপলব্ধ হৈ আছে বুলি প্ৰকাশ কৰিছে। বেংকসমূহে অপ্ৰমাণিত তথ্যৰ ওপৰত ভৰসা নকৰিবলৈ গ্ৰাহকসকলৰ প্ৰতি আহ্বান জনাইছে। সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰতি ঘণ্টাই প্ৰচাৰিত ইংৰাজী আৰু হিন্দী বাতৰিৰ সময় 10 মিনিটলৈ বৃদ্ধি কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ মহাবাহু শাখাত এই বাতৰিসমূহ ৰিলে কৰাৰ বাবে আমাৰ কেন্দ্ৰৰ কেইবাখনো আঞ্চলিক বাতৰিৰ সময়সূচীৰ কেতবোৰ সালসলনি ঘটোৱা হৈছে। সেই অনুসৰি পুৱা 9 বজাত প্ৰচাৰিত হ'বলগীয়া পুৱাৰ আঞ্চলিক বাতৰি 9:20ৰ পৰা প্ৰচাৰিত হ'ব। ইয়াৰ লগতে নিশাৰ আঞ্চলিক বাতৰি 9:25ৰ পৰিৱৰ্তে নিশা 10 বজাত প্ৰচাৰিত হ'ব। আকাশবাণী গুৱাহাটীৰ মুখ্য বাতৰিৰ সময়ৰো কিছু সালসলনি ঘটোৱা হৈছে। পৰৱৰ্তী বাতৰি পুৱা 9:20ত শুনিবলৈ পাব।